প্রথম যোহন অধ্যায় দুই। হে মোৰ বোপাহঁত, তোমালোকে যেন পাপ নকৰা এই আশয়েৰে মই তোমালোকলৈ এইবোৰ কথা লিখিছো। আৰু কোনোৱে যদি পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায়কৰ্তা ধাৰ্মিক যীশুখ্ৰীষ্ট আছে, আৰু তেওঁৱেই আমাৰ পাপৰ প্ৰায়শ্চিত্ত, কেৱল আমাৰেই নহয় গোটেই জগতৰো। আৰু আমি যদি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ, তেন্তে তাৰ দ্বাৰাই আমি জানো যে তেওঁক জানিলোঁ, মই তেওঁক জানিলোঁ। ইয়াকে বুলি যিকোনোৱে তেওঁৰ আজ্ঞাবোৰ পালন নকৰে তেওঁ মিছলীয়া আৰু তেওঁৰ অন্তৰত সত্য নাই। কিন্তু যিজনে তেওঁৰ বাক্য পালন কৰে, তেওঁৰ অন্তৰত ঈশ্বৰৰ প্ৰেমস্বৰূপেই সিদ্ধ হয়। তাৰ দ্বাৰাই আমি জানো যে তেওঁত আমি আছোঁ, মই তেওঁত থাকোঁ। এইবুলি যিকোনে কয় তেওঁ যেনে আচৰণ কৰিলে তেওঁ তেনে আচৰণ কৰা উচিত। হেই প্ৰিয়বিলাক, মই তোমালোকলৈ কোনো নতুন আজ্ঞা লিখিছো এনে নহয়, কিন্তু আদিৰে পৰা তোমালোকে যি পালা এনে পুৰণি আজ্ঞা লিখিছো। তোমালোকে যি বাক্য শুনিলা সেয়ে সেই পুৰণি আজ্ঞা। আকৌ মই তোমালোকলৈ নতুন আজ্ঞা লিখিছো, এই কথা তেওঁত আৰু তোমালোকত উভয়তে সত্য হয়। কিয়নো আন্ধাৰ গুচি যাব লাগিছে আৰু সম্প্ৰতি প্ৰকৃত পোহৰ হৈ আহিছে। মই পোহৰতে আছো, এইবুলি যিকোনে নিজ ভাইক ঘীণ কৰে তেওঁ এতিয়ালৈকে আন্ধাৰতে আছে। যিকোনোৱে নিজ ভাইক প্ৰেম কৰে তেওঁ পোহৰতে থাকে আৰু তেওঁৰ অন্তৰত বিঘ্নজনৰ একো নাই। কিন্তু যিকোনোৱে নিজ ভাইক ঘীণ কৰে তেওঁ এন্ধাৰতে আছে, আন্ধাৰতে ফুৰে আৰু কলৈ যায় তাক নাজানে, কাৰণ আন্ধাৰে তেওঁৰ চকু অন্ধ কৰিলে। হে বোপাহঁত, তেওঁৰ নামৰ গুণে তোমালোকৰ পাপ ক্ষমা কৰা হ'ল, এইকাৰণে মই তোমালোকলৈ লিখিছো। হে পিতৃবিলাক, যিজনা আদিৰে পৰা আছে তেওঁক তোমালোকে জানিলা, এইকাৰণে তোমালোকলৈ লিখিছো। হে ডেকাবিলাক, তোমালোকে পাপ আত্মাক জয় কৰিলা, এইকাৰণে তোমালোকলৈ লিখিছো। হে শিশুবিলাক, তোমালোকে পিতৃক জানিলা, এইকাৰণে তোমালোকলৈ লিখো। হে পিতৃবিলাক, যিজনা আদিৰে পৰা আছে তেওঁক তোমালোকে জানিলা, এইকাৰণে তোমালোকলৈ লিখিলো। হে ডেকাবিলাক, তোমালোক বলৱন্ত আৰু ঈশ্বৰৰ বাক্য তোমালোকৰ অন্তৰত থাকে, আৰু তোমালোকে পাপ আত্মাক জয় কৰিলা, এইকাৰণে তোমালোকলৈ লিখিলো। তোমালোকে জগতক বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিলা। কোনোৱে যদি জগতক প্ৰেম কৰে, তেন্তে পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই। কিয়নো জগতত যি সকলো আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, জীৱনকালৰ গৰ্ব, এইবোৰ পিতৃৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়। জগত আৰু তাৰ অভিলাষ গুচি যাব লাগিছে, কিন্তু যিজনে ঈশ্বৰৰ ইচ্ছা পালন কৰে তেওঁ চিৰকাললৈ থাকে। সেই শিশুবিলাক শেষকাল উপস্থিত হৈছে আৰু খ্ৰীষ্টাৰী আহিব লাগিছে। এই যি কথা তোমালোকে শুনিলা, সেইদৰে এতিয়াই অনেক খ্ৰীষ্টাৰী হ'ল। ইয়াৰ দ্বাৰাই আমি জানো যে শেষকাল উপস্থিত হৈছে। তেওঁবিলাক আমাৰ মাজৰ পৰা ওলাই গ'ল, কিন্তু আমাৰ সম্বন্ধীয় নাছিল, কিয়নো আমাৰ সম্বন্ধীয় হোৱা হ'লে আমাৰ লগত থাকিলেহেঁতেন। কিন্তু তেওঁবিলাক প্ৰকাশিত হ'বলৈ, অৰ্থাৎ তেওঁবিলাক সকলোৱেই যে আমাৰ সম্বন্ধীয় নহয়, এই প্ৰকাশিত হ'বলৈ তেওঁবিলাক ওলাই গ'ল। তোমালোকে হ'লে পবিত্ৰজনাৰ পৰা অভিষেক পালা, তাতে তোমালোকে সকলোকে জানা। তোমালোকে সত্যকে নাজানা বুলি যে মই তোমালোকলৈ লিখিলোঁ এনে নহয়, কিন্তু তোমালোকে তাক জনাৰ কাৰণে আৰু কোনো মিছা যে সত্যৰ পৰা উৎপন্ন নহয় তাৰ কাৰণেহে লিখিলোঁ। যিশু যে সেই অভিষিক্ত জনা, ইয়াক যিজনে অস্বীকাৰ কৰে তেওঁৰ বাহিৰে আৰু আচল মিছলীয়া কোন আছে? সেইজনেই খ্ৰীষ্টাৰী, তেওঁ পিতৃ আৰু পুত্ৰকো অস্বীকাৰ কৰে। যিজনে পুত্ৰক অস্বীকাৰ কৰে তেওঁ পিতৃকো পোৱা নাই, কিন্তু যিজনে পুত্ৰক স্বীকাৰ কৰে তেওঁ পিতৃকো পায়। তোমালোকে আদিৰে পৰা যি শুনিলা সেয়ে তোমালোকৰ অন্তৰত থাকে। সেই আদিৰে পৰা শুনা কথা তোমালোকৰ অন্তৰত যদি থাকে, তেন্তে তোমালোকো পুত্ৰত আৰু পিতৃত থাকিবা। এই তেওঁ আমাৰ আগত প্ৰতিজ্ঞা কৰা প্ৰতিজ্ঞা, অৰ্থাৎ অনন্ত জীৱন। যিবিলাকে তোমালোকক ভুলায় তেওঁবিলাকৰ বিষয়ে মই এইবোৰ কথা লিখিলো। তেওঁৰ পৰা তোমালোকে যি অভিষেক পালা, সেই তোমালোকৰ অন্তৰত থকা কোনোৱে যেন তোমালোকক শিক্ষা দিয়ে, তোমালোকৰ এনে প্ৰয়োজন নাই। কিন্তু তেওঁৰ সেই অভিষেকে যেনেকৈ সকলো বিষয়তে তোমালোকক শিক্ষা দিছে, আৰু সেই যেনেকৈ সত্য মিছা নহয়, আৰু সেই যেনেকৈ তোমালোকক শিক্ষা দিলে, তেনেকৈ তোমালোক তেওঁতে থাকা। আৰু এতিয়া এই ভূপাহত যাতে তেওঁ প্ৰকাশিত হলে আমি হাঁহিয়াল হ'ম, আৰু তেওঁৰ আগমনৰ কালত তেওঁৰ পৰা লজ্জিত নহ'ম, তাৰ কাৰণে তেওঁতেই থাকা। তেওঁ ধাৰ্মিক, ইয়াকে যদি জানা, তেন্তে যিকোনোৱে ধৰ্ম আচৰণ কৰে তেওঁ যে তেওঁৰ পৰা জন্ম পোৱা হয় তাকো তোমালোকে জানা।